পাচনি কৰ্ম অধ্যায় দহ। কৈশৰীয়া নগৰত ইটালিয়া নামেৰে সৈন্যদলৰ কৰ্ণিলিয় নামেৰে এজন এশৰ সেনাপতি আছিল। তেওঁ এজন ভক্ত লোক আৰু নিজৰ ঘৰৰ আটাইবিলাকৰ সৈতে ঈশ্বৰলৈ ভয় ৰাখিছিল। তেওঁ লোকক অনেক দান কৰিছিল আৰু ঈশ্বৰৰ আগত সদায় প্ৰাৰ্থনা কৰি আছিল। এদিন তিনিমান বজাত তেওঁ দৰ্শনত তেওঁৰ ওচৰলৈ আহি
হে কৰ্ণিলিয়
বুলি কোৱা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে। তাতে তেওঁলৈ তেওঁ একেথৰে চাই ভয় পাই কলে,
কি কয় প্ৰভু?
তেতিয়া দূতে তেওঁক কলে,
তোমাৰ প্ৰাৰ্থনা আৰু দান সোঁৱৰণীয় ৰূপে ঈশ্বৰৰ আগলৈ উঠিল। এতিয়া জাফুলৈ মানুহ পঠাই সাগৰৰ তীৰত নিবাস কৰা চিমুন নামেৰে এজন চমাৰৰ ঘৰত আলহী হৈ থকা চিমুন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মতোৱা।
কৰ্ণিলিয়ক কথা কোৱা দূতগলত তেওঁ নিজৰ ঘৰৰ দুটা চাকৰক আৰু তেওঁৰ আলধৰাবিলাকৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি এই সকলো কথা ভাঙি কৈ তেওঁলোকক জাফুলৈ পঠাই দিলে। তেওঁবিলাকে যাত্ৰা কৰি কৰি পাঁচদিনা নগৰৰ ওচৰ পাওঁতেই পিতৰে বাৰমান বজাত প্ৰাৰ্থনা কৰিবলৈ ঘৰৰ ওচৰত বহিল। পাছে তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোকে আহাৰ যুগুত কৰোঁতে তেওঁ মূৰ্চিত হৈ পৰিল আৰু স্বৰ্গৰ দুৱাৰ মুকলি হৈ চাৰিচুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে। তাৰ মাজতে সকলোবিধৰ চাৰিঠেঙীয়া জন্তু, পৃথিৱীৰ উৰগ আৰু আকাশৰ চৰাই আছিল। পাছে তেওঁলৈ এনে বাণী হ'ল, কিন্তু পিতৰে ক'লে,
হে প্ৰভু, এনে নহওক, কিয়নো মই একো বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই।
তাতে দ্বিতীয়বাৰ তেওঁলৈ আকৌ এই বাণী হ'ল,
ঈশ্বৰে যিহকে সুচি কৰিলে তাক তুমি বৰ্জিত নবুলিবা।
এইদৰে তিনিবাৰ হলত সেই পাত্ৰ তেতিয়াই স্বৰ্গলৈ তুলি নিয়া হ'ল। পিতৰে যি দৰ্শন পালে তাৰ অৰ্থ কি ইয়াকে মনত সংশয় কৰি থাকোঁতেই, চোৱা, কৰ্ণিলিয়ই পঠোৱা মানুহকেইজনে সুধি সুধি চিমুনৰ ঘৰ পাই দুৱাৰ মুখত থিয় হৈ মাত লগাই সুধিলে,
যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমুন ইয়াতে থাকেনে?
কিন্তু পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোঁতেই আত্মাই তেওঁক কলে,
চোৱা, তিনিজন মানুহে তোমাক বিচাৰিছেহি, তুমি উঠি নামা আৰু একো সংশয় নকৰি তেওঁলোকৰ সৈতে যোৱা, কিয়নো মইহে তেওঁলোকক পঠালো।
তেতিয়া পিতৰে নামি গৈ সেই মানুহকেইজনক কলে,
চোৱা, তোমালোকে যিজনক বিচাৰিছা সেইজন ময়েই, তোমালোক কি কাৰণে আহিলা?
তাতে তেওঁলোকে কলে,
কৰ্ণিলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰলৈ ভয় কৰা গোটেই যিহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি আপোনাৰ পৰা কথা শুনিবলৈ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পালে।
তাতে তেওঁলোকক ভিতৰলৈ মাতি নি আলহী সুধিলে। পাঁচদিনা তেওঁ উঠি তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে আৰু জাফুত থকা ভাইবিলাকৰ কেইজনমান তেওঁৰ লগত গ'ল। তাৰ পাছদিনা তেওঁলোকে কৈশৰীয়া সোমালগৈ। তেতিয়া কৰ্ণিলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধুবিলাকক মাতি গোটাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল। পাছে পিতৰে ঘৰত সোমাবলৈ ধৰাত কৰ্ণিলিয়ই তেওঁৰ লগত দেখা কৰি তেওঁৰ চৰণত পৰি প্ৰণাম কৰিলে। কিন্তু পিতৰে তেওঁক তুলি কলে,
উঠা, ময়ো মানুহহে।
পাছে তেওঁৰ সৈতে কথা হৈ হৈ ঘৰত সোমাই বহু মানুহ গোট খাই থকা দেখা পাই তেওঁবিলাকক কলে,
অন্য জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যিহুদী মানুহলৈ নিষেধ আছে, ইয়াত তোমালোকে জানা, কিন্তু কোনো মানুহক বৰ্জিত বা অসুচি নুবুলিবলৈ ঈশ্বৰে তোমাক দেখুৱালে, এইকাৰণে মোক মাতিলতে একো আপত্তি নকৰাকৈ মই আহিলোঁ। এতেকে সুধিছোঁ, তোমালোকে মোক কি অভিপ্ৰায়ে মতালা?
তেতিয়া কৰ্ণিলিয়ই কলে,
আজি চাৰিদিন হ'ল মই তিনি বজাৰে প্ৰাৰ্থনা মোৰ ঘৰত ইমান সময়লৈকে কৰি আছিলোঁ। তাতে চোৱা, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহে মোৰ আগত থিয় হৈ এই কথা ক'লে, হে কৰ্ণিলিয়, তোমাৰ প্ৰাৰ্থনা শুনা হ'ল আৰু তোমাৰ দানো ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ'ল। এতেকে জাফুলৈ মানুহ পঠাই সাগৰৰ দাঁতিত চিমুন নামেৰে এজন চমাৰৰ ঘৰত আলহী হৈ থকা চিমুন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মতাই আনা। এইকাৰণেই মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ। আপুনি যে আহিলে ভাল কৰিলে। এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে সেই সকলো শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত হৈ আছো।
তেতিয়া পিতৰে মাত লগাই কলে,
কিন্তু সকলো জাতিৰ মাজত যিজনে তেওঁলৈ ভয় ৰাখি ধৰ্ম আচৰণ কৰে সেইজন তেওঁৰ গ্ৰাহ্য হয়। ইয়াকে মই নিশ্চয়কৈ বুজি পাইছোঁ। যিজনা সকলোৰে প্ৰভু সেই যীশুখ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে ঈশ্বৰে যি বাক্য ইছৰাইলৰ সন্তানলৈ পঠালে আৰু যোহনে বাপ্তিস্মৰ কথা ঘোষণা কৰাৰ পাছত গালিলৰ পৰা আৰম্ভ হৈ গোটেই যিহুদিয়ালৈকে ব্যাপি গ'ল সেই বাক্য তোমালোকে জানি আছা। সেয়ে এই ঈশ্বৰে নাচৰতীয়া যীশুক পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষিক্ত কৰিলে তেওঁ ঠায়ে ঠায়ে ফুৰি সৎ কৰ্ম কৰি চৈতানৰ পৰা অত্যাচাৰ পোৱা লোকসকলোকে সুস্থ কৰিলে, কিয়নো ঈশ্বৰ তেওঁৰ সঙ্গী আছিল। আৰু যিহুদীবিলাকৰ গাঁৱে ভূঞে আৰু জিৰুচালেমত তেওঁ যি যি কৰ্ম কৰিছিল সেই সকলো কৰ্মৰ সাক্ষী আমি আছোঁ। লোকে তেওঁক কাঠত আৰি বধ কৰিলে, কিন্তু তিনিদিনৰ দিনা ঈশ্বৰে তেওঁক তুলি প্ৰকাশিত হ'বলৈ দিলে, আটাই মানুহৰ আগত নহয় কিন্তু তেওঁৰ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেওঁৰ সৈতে ভোজন পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি আমাৰ আগতে প্ৰকাশিত হ'বলৈ দিলে। আৰু জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে তেওঁৱে সেইজন। এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে। তেওঁৰ পক্ষে সকলো ভাৱবাদীয়ে সেই সাক্ষ্য দিয়ে যে তেওঁক বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ মোচন পায়।
পিতৰে এই কথা কওঁতেই শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিল। তাতে পিতৰৰ লগত অহা চুন্নত হোৱা বিশ্বাস কৰা লোকে পৰজাতিবিলাকৰ ওপৰতো পবিত্ৰ আত্মা দান বাকী দিয়া দেখি বিস্ময় মানিলে, কিয়নো তেওঁলোকে তেওঁবিলাকে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা শুনিলে। তেতিয়া পিতৰে উত্তৰ দিলে,
আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁবিলাকে বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰিবনে?
পাছে তেওঁ যীশুখ্ৰীষ্টৰ নামেৰে তেওঁবিলাকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁবিলাকে দিন চাৰেক থাকিবলৈ তেওঁক মিনতি কৰিলে।